এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 7:10 বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী। বাতৰিৰ সৈতে মই অনুজা ৰূপামুদ্ৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ফ্ৰান্সৰ এভিয়ানত অনুষ্ঠিত G7 ৰাষ্ট্ৰগোষ্ঠীৰ শীৰ্ষ সন্মিলনৰ সকলোৰে হিতাৰ্থে সন্তুলিত সৰ্বাত্মক আৰু বহনক্ষম অৰ্থনৈতিক বিকাশৰ প্ৰসাৰ বিষয়ক বৈঠকত অংশ লয়। শ্ৰীমোডীয়ে আজি G7 শীৰ্ষ সন্মিলনৰ আপাহতে জাৰ্মানীৰ চেঞ্চেলৰ ফেডৰিক মাৰ্জৰ সৈতে দ্বিপাক্ষিক আলোচনাত অংশগ্ৰহণ কৰে। ভাৰতীয় ৰেলৱে পূব ৰেলৱেৰ সংকেত প্ৰণালীৰ আধুনিকীকৰণৰ বাবে 405 কোটি টকাৰ প্ৰকল্পত অনুমোদন জনাইছে। কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কাইলৈ নতুন দিল্লীত খাদ্য সামগ্ৰীৰ স্মাৰ্ট মজুতকৰণ প্ৰণালী মুকলি কৰিব আৰু মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত গ্ৰুপ এৰ নিজৰ দ্বিতীয়খন খেলত ভাৰত নেডাৰলেণ্ডছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ফ্ৰান্সৰ এভিয়ানত অনুষ্ঠিত G7 ৰাষ্ট্ৰগোষ্ঠীৰ শীৰ্ষ সন্মিলনৰ সকলোৰে হিতাৰ্থে সন্তুলিত সৰ্বাত্মক আৰু বহনক্ষম অৰ্থনৈতিক বিকাশৰ প্ৰসাৰ বিষয়ক বৈঠকত অংশ লয়। বৈঠকত প্ৰধানমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠানসমূহে উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ অৰ্থনীতি টনকিয়াল কৰি তুলিব পৰা ব্যৱস্থা বিকশাই তোলাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে আফ্ৰিকা, লেটিন আমেৰিকা আৰু প্ৰশান্ত মহাসাগৰৰ দ্বীপৰাষ্ট্ৰসমূহৰ সংযুক্ত কৰা যোগাযোগ প্ৰকল্পৰ প্ৰস্তাৱ দিয়ে। শ্ৰীমোডীয়ে সম্পৰ্ক আৰু ব্যৱসায় ত্বৰান্বিত কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় আহ যাহ সহযোগিতা গঢ়ি তোলাৰো পৰামৰ্শ আগবঢ়ায়। এই সহযোগিতাৰ ক্ষেত্ৰত G7 দেশৰ মূলধন, ভাৰতীয় প্ৰতিভা আৰু গ্লোবেল ছাউথ হিচাপে পৰিচিত ঔদ্যোগিক আৰু অৰ্থনৈতিক দিশৰ পৰা পিছপৰা ৰাষ্ট্ৰসমূহ একগোট হোৱা উচিত বুলি তেওঁ মন্তব্য কৰে। শ্ৰীমোডীয়ে কয় যে স্পষ্ট বিকাশে অন্তৰ্ভুক্তি আৰু জনসাধাৰণৰ কল্যাণৰ পথ প্ৰশস্ত কৰে। সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াসৰ মন্ত্ৰৰে ভাৰতৰ বিকাশ গাথাৰ বিষয়ে তেওঁ উল্লেখ কৰে। G7 ৰাষ্ট্ৰগোষ্ঠীৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে দুদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সৰ এভিয়ান চহৰলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ভ্ৰমণৰ দ্বিতীয় দিনা এলানি উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হোৱাৰ কথা। প্ৰধানমন্ত্ৰী মোডী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ মাজত বিয়লি হ'বলগীয়া দ্বিপাক্ষিক বৈঠকখনে বিশেষ চৰ্চা লাভ কৰিছে। বিগত বৰ্ষৰ ফেব্ৰুৱাৰীত ৱাশ্বিংটন DC-ত হোৱা বৈঠকৰ পাছত এয়া হ'ব নেতা দুগৰাকীৰ মাজৰ প্ৰথমলানি পোনপটীয়া আলোচনা। বৈঠকত দুয়োপক্ষই বিভিন্ন ক্ষেত্ৰত দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰা উপায়ৰ লগতে পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় লৈ আলোচনা কৰাৰ সম্ভাৱনা আছে। গোলকীয় প্ৰত্যাহ্বানৰ সমাধানৰ ক্ষেত্ৰত নতুন দিল্লী মহলৰ বৰ্ধিত সক্ৰিয় ভূমিকাৰে ভাৰতে গুৰুত্বপূৰ্ণ গোলকীয় শক্তি হিচাপে নিজৰ স্থিতি সবল কৰি তোলাৰ সময়ত অনুষ্ঠিত এই বৈঠক কৌশলগত দিশৰ পৰা তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে হোৱা বৈঠকৰ উপৰি শ্ৰীমোডীয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ নিৰাপদ, দ্ৰুত আৰু ফলপ্ৰসূ প্ৰয়োগ নিশ্চিতকৰণ সম্পৰ্কীয় মধ্যাহ্ন ভোজমেলতো অংশগ্ৰহণ কৰাৰ কথা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি G7 শীৰ্ষ সন্মিলনৰ আপাহতে জাৰ্মানীৰ চেঞ্চেলৰ ফেডৰিক মাৰ্জৰ সৈতে দ্বিপাক্ষিক আলোচনাত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে কয় যে চেঞ্চেলৰগৰাকীৰ সৈতে হোৱা আলোচনা যথেষ্ট ফলপ্ৰসূ আছিল। শ্ৰীমোডীয়ে কয় যে বৈঠকত তেওঁলোকে বাণিজ্য, বিনিয়োগ, বৃত্তাকাৰ অৰ্থনীতি, প্ৰতিৰক্ষা, তথ্য প্ৰযুক্তিসহ বিভিন্ন খণ্ডৰ দ্বিপাক্ষিক সহযোগিতা অধিক সুদৃঢ় কৰাৰ উপায় সম্পৰ্কে আলোচনা কৰে। তেওঁলোকে লগতে দুয়ো দেশৰ মাজত সাংস্কৃতিক সম্পৰ্ক সুদৃঢ় কৰাৰ বিষয় লৈও আলোচনা কৰে। ভাৰত আৰু ফ্ৰান্সে উদ্ভাৱন, কৃত্ৰিম বুদ্ধিমত্তা আৰু প্ৰযুক্তি সহযোগিতাৰ ক্ষেত্ৰত থকা পাৰস্পৰিক প্ৰতিশ্ৰুতিবদ্ধতাক পুনৰ নিশ্চিত কৰিছে। ফ্ৰান্সৰ পেৰিছত আয়োজিত ভিভাটেক 2026 সন্মিলনত ভাৰতৰ মণ্ডপ মুকলি কৰি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেল আৰু ফ্ৰান্সৰ কৃত্ৰিম বুদ্ধিমত্তা আৰু ডিজিটেল পৰিক্ৰমা মন্ত্ৰী এইম লা এনানে দুয়োখন দেশৰ মাজত ক্ৰমান্বয়ে বৃদ্ধি পাই অহা কৌশলগত অংশীদাৰিত্বৰ ওপৰত আলোকপাত কৰে। অনুষ্ঠানত উপস্থিত অন্বেষক আৰু ষ্টাৰ্টআপসমূহক উদ্দেশ্যি শ্ৰীগোৱেলে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ই ঘোষণা কৰা ভাৰত ফ্ৰান্স উদ্ভাৱনৰ বৰ্ষ 2026ৰ যোগেদি দুয়োখন দেশৰ মাজত থকা অংশীদাৰিত্ব অধিক শক্তিশালী হৈছে। মন্ত্ৰীগৰাকীয়ে ভাৰত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰতিভা, ডাটা কেন্দ্ৰ আৰু উন্নতমানৰ প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বমানৰ হাব হোৱাৰ বাবে প্ৰস্তুত বুলিও উল্লেখ কৰে। ফ্ৰান্সৰ মন্ত্ৰীগৰাকীয়ে ভাৰতক বিশ্ব পৰ্যায়ৰ উদ্ভাৱন ঊৰ্জাৰ আকৰ বুলি অভিহিত কৰি ভিভাটেক 2026ৰ কৃত্ৰিম বুদ্ধিমত্তা খণ্ডৰ অংশীদাৰ ৰাষ্ট্ৰৰূপে ভাৰতৰ ভূমিকাৰ ভূয়সী প্ৰশংসা কৰে। ফ্ৰাংকো ভাৰতীয় উদ্ভাৱনৰ বৰ্ষৰ ওপৰত আলোকপাত কৰি তেওঁ লগতে কয় যে ষ্টাৰ্টআপ, বিশ্ববিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠানসমূহৰ মাজত সহযোগিতা স্থাপন আৰু তথ্যৰ আদান প্ৰদানে নতুন সুযোগ সুবিধাৰ সৃষ্টি কৰিছে। দুয়োখন ৰাষ্ট্ৰই নিৰ্ভৰযোগ্য কৃত্ৰিম বুদ্ধিমত্তা, ডিজিটেল স্থিতিস্থাপকতা আৰু বহনক্ষম প্ৰযুক্তিগত বিকাশৰ উদ্দেশ্যেৰে পাৰস্পৰিক সহযোগিতাৰে কাম কৰি যাব বুলিও তেওঁ লগতে উল্লেখ কৰে। উল্লেখযোগ্য যে ভিভাটেক 2026ত ভাৰত মণ্ডপ সবাতোকৈ বৃহৎ ৰাষ্ট্ৰীয় মণ্ডপসমূহৰ অন্যতম। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কাইলৈ পাঁচদিনীয়া ভ্ৰমণসূচীৰে মধ্যপ্ৰদেশলৈ যাব। কাইলৈ তেওঁ ইন্দোৰত উপস্থিত হৈ ব্ৰহ্মকুমাৰীৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে বেতুললৈ যাব। সন্ধিয়াৰ ভাগলৈ তেওঁ ওমকাৰেশ্বৰ মন্দিৰত সন্ধিয়াৰ আৰতিত অংশগ্ৰহণ কৰিব। পৰহিলৈ শ্ৰীমতী মুৰ্মু আন্তঃৰাষ্ট্ৰীয় চিকেল চেল ৰক্তাল্পতা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকিব। অহা 21 জুনত ৰাষ্ট্ৰপতিগৰাকীয়ে জবলপুৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত ভাগ লোৱাৰ লগতে ৰাণী দুৰ্গাৱতী বিশ্ববিদ্যালয়ৰ 36 সংখ্যক সমাৱৰ্তন সমাৰোহত মুখ্য অতিথিৰূপে উপস্থিত থাকিব। ইয়াৰ পাছতে তেওঁ কোনো ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰি অহা 22 জুনত দিল্লীলৈ উভতি যাব। শ্ৰোতাই বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰতীয় ৰেলৱে পূব ৰেলৱেৰ সংকেত প্ৰণালীৰ আধুনিকীকৰণৰ বাবে 450 কোটি টকাৰ প্ৰকল্পত অনুমোদন জনাইছে। এই প্ৰকল্পৰ অধীনত 32টা ষ্টেচনত ৰিলে আধাৰিত ইণ্টাৰলকিং প্ৰণালীৰ ঠাইত বৈদ্যুতিক ইণ্টাৰলকিং প্ৰণালী স্থাপন কৰা হ'ব। ৰেল মন্ত্ৰালয়ে এই প্ৰকল্পক সংকেত আন্তঃগাঁথনি আধুনিকীকৰণ আৰু ৰেল সুৰক্ষা সুদৃঢ়কৰণৰ দিশে লোৱা পদক্ষেপ বুলি অভিহিত কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই প্ৰকল্পৰ অধীনত অধিক ভিৰ হোৱা তথা অত্যাধিক ব্যৱহাৰ হোৱা ৰেলপথৰ 25টা পেনেল ইণ্টাৰলকিং আৰু 7টা ইণ্টাৰমিডিয়েট ব্লক ছিগনেলিং স্থান সামৰি লোৱা হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ হেল্পলাইন 1930ৰ কাম কাজৰ পৰ্যালোচনা কৰাৰ লগতে সংশ্লিষ্ট বিষয়ববীয়াক এই হেল্পলাইনক ন ৰূপ দিয়াৰ বাবে নিৰ্দেশ দিয়ে। শ্ৰীশ্বাহে লগতে বিষয়ববীয়াসকলক চাইবাৰ অপৰাধৰ ঘটনা জনোৱাৰ প্ৰক্ৰিয়া সৰল কৰি তোলাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা আৰু বহুভাষিক সহযোগিতা প্ৰয়োগ কৰিবলৈও নিৰ্দেশ দিয়ে। কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কাইলৈ নতুন দিল্লীত খাদ্য সামগ্ৰীৰ স্মাৰ্ট মজুতকৰণ প্ৰণালী মুকলি কৰিব। মজুতকৰণ ব্যৱস্থাপনা পদ্ধতি আৰু খাদ্য সুৰক্ষা মজুতকৰণৰ দক্ষতা বৃদ্ধিৰ উদ্দেশ্যে এই প্ৰযুক্তি আধাৰিত প্ৰণালী প্ৰৱৰ্তন কৰা হ'ব। এই প্ৰণালীৰ অধীনত কৃত্ৰিম বুদ্ধিমত্তা, স্বয়ংক্ৰিয়সহ অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হ'ব। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে ডিজিটেল ইণ্ডিয়া, ভাৰত কৃত্ৰিম বুদ্ধিমত্তা অভিযান, প্ৰধানমন্ত্ৰী গতিশক্তি আৰু আত্মনিৰ্ভৰ ভাৰত অভিযানৰ দৃষ্টিভংগী অনুযায়ী এই উদ্যম গ্ৰহণ কৰা হৈছে। ওমানত থকা ভাৰতীয় দূতাবাসে মাউণ্ট ছেপ্টেবেলত হোৱা আক্ৰমণত প্ৰাণ হেৰুওৱা দুগৰাকী ভাৰতীয় নাগৰিকৰ মৃতদেহ স্বদেশলৈ প্ৰেৰণৰ কথা নিশ্চিত কৰিছে। দূতাবাসে সামাজিক মাধ্যমযোগে আক্ৰমণত নিহত হোৱা আদিত্য শৰ্মা আৰু শিৱানন্দ চৌৰাচিয়াৰ মৃতদেহ স্বদেশলৈ ঘূৰাই অনা বুলি প্ৰকাশ কৰে আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। মহিলা টি-20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত গ্ৰুপ এৰ নিজৰ দ্বিতীয়খন খেলত ভাৰত নেডাৰলেণ্ডছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। লিডছৰ হেডিংলেড অনুষ্ঠিত খেলখনত টছত জিকি নেডাৰলেণ্ডছে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। উল্লেখযোগ্য যে ভাৰতে গ্ৰুপৰ এৰ নিজৰ প্ৰথমখন খেলত পাকিস্তানক পৰাস্ত কৰি শক্তিশালী আৰম্ভণি কৰিছে। ইপিনে ভাৰত আৰু আফগানিস্তান পুৰুষ ক্ৰিকেট দলৰ মাজত চলি থকা 3খনীয়া এদিনীয়া শৃংখলাৰ দ্বিতীয়খন খেল আজি চেন্নাইত অনুষ্ঠিত হৈছে। আফগানিস্তানে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লোৱাৰ পাছত ভাৰতে 49 অভাৰ আৰু 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 402 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ অধিনায়ক শুভমন গিলে 154 আৰু ঈশান কিষাণে 125 ৰাণ কৰে। প্ৰত্যুত্তৰত আফগানিস্তানে বাতৰি যুগুতোৱাৰ পৰলৈকে 15 অভাৰত 2টা উইকেট হেৰুৱাই 82 ৰাণ সংগ্ৰহ কৰিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত পৰ্তুগালে কংগোৰ বিৰুদ্ধে হ'বলগীয়া খেলেৰে অভিযান আৰম্ভ কৰিব। একেদৰে নিশা 1:30 বজাত ইংলেণ্ড আৰু ক্ৰোৱেছিয়াই নিজৰ প্ৰথমখন খেলত অংশ ল'ব। ইপিনে আজি পুৱা 9:30 বজাত ছান ফ্ৰান্সিস্কোত অনুষ্ঠিত এখন খেলত অষ্ট্ৰিয়া জৰ্ডানক 3-1 গ'লত পৰাস্ত কৰে। বিগত বৰ্ষৰ চেম্পিয়ন আৰ্জেণ্টিনাই আজি অধিনায়ক লিঅনেল মেছিৰ হেট্ৰিকেৰে আলজেৰিয়াক 3-0 গ'লত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ এভিয়ানত অনুষ্ঠিত G7 ৰাষ্ট্ৰগোষ্ঠীৰ শীৰ্ষ সন্মিলনৰ সকলোৰে হিতাৰ্থে সন্তুলিত, সৰ্বাত্মক আৰু বহনক্ষম অৰ্থনৈতিক বিকাশৰ প্ৰসাৰ বিষয়ক বৈঠকত অংশ লয়। ভাৰতীয় ৰেলৱে পূব ৰেলৱেৰ সংকেত প্ৰণালীৰ আধুনিকীকৰণৰ বাবে 405 কোটি টকাৰ প্ৰকল্পত অনুমোদন জনাইছে। আৰু মহিলা টি-20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত গ্ৰুপ এৰ নিজৰ দ্বিতীয়খন খেলত ভাৰত নেডাৰলেণ্ডছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।